আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাৰ্তাৰ পঢ়িছো অংকজ্যোতি শৰ্মাই ৰাজ্য সাম্প্ৰতিক বানত 29খন জিলাৰ 16 লাখ অধিক লোক ক্ষতিগ্ৰস্ত হৈছে তো 24 ঘণ্টাৰ 8 জন লোকৰ বানত মৃত্যু হোৱাৰ ফলত শেহতীয়া বানত মৃত্যু হোৱা লোকৰ সংখ্যা 66জনলৈ বৃদ্ধি পাইছে আনহাতে 3 জন লোক সন্ধানহীন হৈ আছে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি 2800খন গাঁৱৰ বানৰ কবলত পৰাৰ লগতে প্ৰায় 40,000 হেক্টৰ কৃষিভূমি বানৰ পানীয়ে বৈ পেলাইছে এই বানত নগাঁও কৰিমগঞ্জ আৰু দৰং জিলাত সৰ্বাধিক লোক ক্ষতিগ্ৰস্ত হৈছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে জিলা আয়ুক্তসকলৰ সৈতে ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে মত বিনিময় কৰি উদ্ধাৰ আৰু সাহায্য অভিযান ক্ষীপ্ৰ কৰি তুলিবলৈ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে আজি গুৱাহাটী মহানগৰীৰ পাণ্ডু বানৰ কবলত পৰা অঞ্চলসমূহত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় মুখ্যমন্ত্ৰীয়ে কয় যে ব্ৰহ্মপুত্ৰৰ উভতনি সূতে পাণ্ডুৰ বিভিন্ন অঞ্চল প্লাৱিত কৰিছে জনসাধাৰণে এই সমস্যাৰ সমাধানৰ বাবে এখন সুস্থিৰ বিচৰা বুলি উল্লেখ কৰি এই কথা বিবেচনা কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে আশ্বাস দিয়ে মুখ্যমন্ত্ৰীৰ নিৰ্দেশমৰ্মে কৃষি আৰু পশুপালন মন্ত্ৰী অতুল বৰাই আজি নগাঁৱত উপস্থিত হৈ জিলাখনৰ বানৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত আয়ুক্ত কাৰ্যালয়ত এখন পৰ্যালোচনা বৈঠকত মিলিত হয় এই বৈঠকত জিলাখনত ক্ষতিগ্ৰস্ত লোকসকলৰ সাহায্য আৰু উদ্ধাৰ অভিযান সন্দৰ্ভত আলোচনা কৰাৰ লগতে বিভিন্ন বিভাগক বিহিত ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়া হয় অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই আজি গোলাঘাট জিলাৰ বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহ ভ্ৰমণ কৰি পৰিস্থিতিৰ বুজ লয় তেওঁ বোকাখাট দেৰগাঁও মহুৰামুখ আৰু বংকুৱালৰ বান ক্ষতিগ্ৰস্ত অঞ্চল ভ্ৰমণ কৰাৰ উপৰি ক্ষতিগ্ৰস্ত লোকসকলৰ সৈতে মত বিনিময় কৰে ৰাজ্যপাল গুলাবচন্দ কাটাৰীয়ে আজি মৰিগাঁও জিলাৰ বান ক্ষতিগ্ৰস্ত অঞ্চল ভ্ৰমণ কৰি পৰিস্থিতিৰ বুজ লোৱাৰ লগতে জনসাধাৰণৰ সৈতে মত বিনিময় কৰে আনহাতে মন্ত্ৰী অতুল বৰাই মৰিগাঁৱত বান পৰিস্থিতি পৰিদৰ্শন কৰে তেওঁ পুৱাৰ বাবে মৰিগাঁও জিলাৰ আয়ুক্ত তথা জিলা প্ৰশাসনৰ বিষয়াসকলৰ সৈতে বান পৰিস্থিতিৰ পৰ্যালোচনা কৰে মন্ত্ৰীগৰাকীয়ে অহা 15 আগষ্টৰ পূৰ্বে জনসাধাৰণক বানত হোৱা ক্ষয় ক্ষতিৰ বাবে সাহায্য প্ৰদান সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে তদুপৰি এই সময়ছোৱাত সংশ্লিষ্ট সকলো বিভাগক সজাগ আৰু সতৰ্ক হৈ থাকিবলৈ তেওঁ নিৰ্দেশ দিছে ইফালে সাংসদ কামাখ্যা প্ৰসাদ দাসে আজি গোলাঘাট জিলাৰ বানৰ কবলত পৰা অঞ্চল ভ্ৰমণ কৰি পৰিস্থিতিৰ বুজ লয় ইফালে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে ধুবুৰী ৰাজচক্ৰৰ শতাধিক গাঁও প্ৰভাৱিত কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মুঠ 100 টা বন শিবিৰ মানত জলমগ্ন হৈছে উদ্যান কৰ্তৃপক্ষ আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলে বানত উটি যোৱা বন্য জন্তুক সুৰক্ষা দিয়াৰ ক্ষেত্ৰত কাজিৰঙাৰ কাষৰীয়া ৰাজ্যৰ সহযোগিতা কামনা কৰিছে বানত উটি যোৱা জন্তু দেখা পোৱাৰ লগে লগে বন বিভাগ বা আৰক্ষীক খবৰ দিবলৈ আহ্বান জনোৱা হৈছে তদুপৰি বানত দিশহাৰা হোৱা জনাঞ্চলত প্ৰৱেশ কৰা পশু বা অন্য জন্তু নিধাৰণ কৰা কাৰ্যৰ পৰা বিৰত থাকিবলৈ আহ্বান জনোৱা হৈছে ইপিনে লখিমপুৰ জিলাৰ আয়ুক্ত তথা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে জাৰি কৰা নিৰ্দেশনা অনুসৰি টেকেলিভূটাৰ পৰা লোটাছ ৰোডলৈ নিৰ্মাণ কৰা মথাউৰিত নগৰ যান বাহনৰ চলাচলত নিষেধাজ্ঞা আৰোপ কৰা হৈছে এই নিষেধাজ্ঞা পুনৰ জাননী নিদিয়া পৰ্যন্ত বাহাল থাকিব সাম্প্ৰতিক বান পৰিস্থিতিৰ ফলত ৰাজ্যৰ বিভিন্ন প্ৰান্তত জনসাধাৰণৰ জীৱন আৰু সা সম্পত্তিৰ ক্ষতি হোৱাৰ পৰিপ্ৰেক্ষিতত যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ে আজি এখন পৰ্যালোচনা সভা অনুষ্ঠিত কৰে বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ বিদ্যুৎ চন্দ্ৰ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত ৰাজ্যখনৰ বানৰ ফলত কৃষি খণ্ডৰ ক্ষয় ক্ষতি সন্দৰ্ভত আলোচনা কৰা হয় এই সভাত বিশ্ববিদ্যালয়ৰ অন্তৰ্গত নৌখন মহাবিদ্যালয় আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰ আৰু কৃষি বিজ্ঞান কেন্দ্ৰৰ প্ৰতিনিধিৰ উপস্থিতিত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় উভয়দেশী জিলা আৰু উন্নয়ন খণ্ডসমূহৰ দ্ৰুত তথা সৰ্বাম্মক বিকাশৰ লক্ষ্যৰে ৰাজ্যৰ কেইবাখনো জিলাত আজিৰে পৰা সম্পূৰ্ণতা অভিযান ৰূপায়ণ কৰা হৈছে বাক্সা ধুবুৰী দৰং বৰপেটা গোৱালপাৰা ওদালগুৰি আৰু হাইলাকান্দিকে ধৰি মুঠ 7খন জিলা তথা বিশ্ব উন্নয়ন খণ্ড এলেকাত এই অভিযানে সামৰি লৈছে উল্লেখযোগ্য যে বৰ্তমানৰ উন্নয়নৰ সুফলৰূপে দেশৰ ভিন্ন প্ৰান্তৰ অঞ্চলসমূহক সামৰি কেন্দ্ৰীয় চৰকাৰে এই অঞ্চলসমূহত দ্ৰুত উন্নয়নৰ লক্ষ্যৰে সম্পূৰ্ণতা অভিযান আৰম্ভ কৰিছে নীতি আয়োগে আৰম্ভ কৰা অভিযান 20 ছেপ্টেম্বৰ পৰ্যন্ত চলিব এই অভিযানৰ জৰিয়তে অভিলাষী জিলা কাৰ্যসূচী আৰু অভিলাষী খণ্ড কাৰ্যসূচীৰ অধীনত 112খন অভিলাষী জিলা আৰু 500টা অভিলাষী খণ্ডৰ উন্নয়নৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে সম্পূৰ্ণতা অভিযানৰ অভিলাষী জিলা কাৰ্যসূচী স্বাস্থ্য আৰু পৰিপুষ্টি শিক্ষা কৃষি আৰু জলসম্পদ বিত্তীয় সমীকৰণ দক্ষতা বিকাশ আৰু আন্তঃগাঁথনিকে সামৰি লোৱাৰ বিপৰীতে অভিলাষী খণ্ড কাৰ্যসূচীয়ে স্বাস্থ্য আৰু পৰিপুষ্টি শিক্ষা কৃষি আৰু কৃষি সম্বন্ধীয় উন্নয়ন সেৱা প্ৰাথমিক স্তৰৰ আন্তঃগাঁথনি তথা সামাজিক উন্নয়নক সামৰি লোৱা হৈছে এই অভিযানৰ অধীনত জিলা আৰু উন্নয়ন খণ্ডসমূহত মূলতঃ প্ৰথম 3 মাহতে পঞ্জীয়নভুক্ত প্ৰসূতিৰ সংখ্যা সৰ্বত শিশু বিকাশ সেৱাৰ অধীনত প্ৰসূতিৰ পৰিপূৰক খাদ্য যোগান শিশুৰ সম্পূৰ্ণ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বৃদ্ধিৰ হাৰ চৰকাৰে 2015তে কৃষকৰ বাবে আৰম্ভ কৰা স্বয়ং হেল্থ কাৰ্ডৰ যোগেদি মাটিৰ নমুনা সংগ্ৰহৰ হাৰ প্ৰতিটো খণ্ডতে মধুমেহ আৰু উচ্চ ৰক্তচাপজনিত ৰোগীসকলক চিনাক্তকৰণৰ হাৰ আৰু একোটা উন্নয়ন খণ্ডত থকা আত্মনিৰ্ভৰশীল গোটৰ বিপৰীতে পুঁজি লক্ষ্য কৰি থকা গোটৰ হাৰ বিদ্যুৎ যোগান থকা মাধ্যমিক পূজা বিদ্যালয়ৰ হাৰ তথা পাঠ্যক্ৰম আৰম্ভ হোৱাৰ এমাহৰ ভিতৰতে পাঠ্যপুথি বিতৰণৰ হাৰ বৃদ্ধি কৰাৰ লক্ষ্য লোৱা হৈছে নমস্কাৰ Thank you.